أَمْ حَسِبْتُمْ أَن تَدْخُلُوا الْجَنَّةَ وَلَمَّا يَأْتِكُم مَّثَلُ الَّذِينَ خَلَوْا مِن قَبْلِكُم مَّسَّتْهُمُ الْبَأْسَاءُ وَالضَّرَّاءُ وَزُلْزِلُوا حَتَّى يَقُولَ الرَّسُولُ وَالَّذِينَ آمَنُوا مَعَهُ مَتَى نَصْرُ اللَّهِ أَلَا إِنَّ
তোমালোকে ভাবিছা নেকি যে তোমালোকে জান্নাতত প্রবেশ কৰিবা অথচ তোমালোকৰ ওচৰলৈ এতিয়া তোমালোকৰ পূৰ্বৱৰ্তী লোকসকলৰ দৰে অৱস্থা আহি পোৱা নাই? অৰ্থ সংকট আৰু দুখ কষ্টই সিহঁতক স্পৰ্শ কৰিছিল আৰু সিহঁত ভীতকম্পিত হৈছিল। আনকি ৰাসূল আৰু তেওঁৰ সংগী সাৰথী ইমানদাৰসকলে কৈ উঠিছিল, আল্লাহৰ সহায় কেতিয়া আহিব? জানি থোৱা, নিশ্চয় আল্লাহৰ সহায় অতি নিকটৱৰ্তী।